চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
গোটেই জীবন যিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ মই আৰু মোৰ পৰিয়ালে মই আৰু মোৰ পৰিয়ালে কৰিম যিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ যুগে যুগে তেওঁ একে ঈশ্বৰ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত আদি জনাই আমালৈ বাৰু আপুনি চিঠি পত্ৰ লিখিছেনে? যদি লিখা নাই কিয় লিখা নাই বাৰু, অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আগ্ৰহেৰে বাট চাই থাকোঁ, আৰু সেইবাবেই আমালৈ চিঠি পত্ৰ লিখিবলৈ আমি সদায় আপোনালোকক অনুৰোধ জনাই আহিছো। অনুগ্ৰহ কৰি আজিয়ে লিখি পঠিয়াবচোন। প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ নিচিনাকৈ আজিও আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আহকচোন আমি প্ৰাৰ্থনা কৰোঁ। হে পৰম পবিত্ৰ সৰগ নিবাসী মহান ঈশ্বৰ, আপোনাৰ মহান নামৰ ধন্যবাদ হওক, আপোনাৰ গৌৰৱ হওক, আপোনাৰ প্ৰশংসা হওক, আপোনাৰ মান সমাদৰ আৰু আপোনাৰ জয় জয় হওক। আপুনি মহান ঈশ্বৰ, আপুনি আমাৰ মান সমাদৰ ধন্যবাদ প্ৰশংসা আৰু সেৱা পূজা পাবৰ যোগ্য ঈশ্বৰ। পৃথিৱীৰ সকলো দেশৰ সকলো জাতিয়ে আপোনাৰ নামৰ হালিলুয়া আৰু হোছানা গাওক। হে ঈশ্বৰ, আমি আপোনাৰ নামৰ ধন্যবাদ কৰিছো আপোনাৰ জীৱনদায়ক বচনৰ বাবে। আপোনাক ধন্যবাদ জনাওঁ ভক্তিবচন অনাতাৰ অনুষ্ঠানৰ বাবে। আপোনাক ধন্যবাদ জনাওঁ আমাৰ আগ্ৰহী শ্ৰোতাসকলৰ বাবে। আপোনাক ধন্যবাদ জনাওঁ এই অনুষ্ঠানৰ যোগেদি লাভ কৰা সকলো খ্ৰীষ্টীয় শিক্ষা আৰু তাৰ দ্বাৰাই লাভ কৰা সকলো উপকাৰ আৰু আশীৰ্বাদৰ বাবে। হে পিতৃ, আজিৰ আলোচনাটো আপুনি আমাক সহায় কৰক। আপোনাৰ পবিত্ৰ আত্মাৰ পৰিচালনাৰে আপুনি আমাক পৰিচালিত কৰিব লাগিব। এই বিশেষ আলোচনাত আপুনি যেন আমাক সঁচাকৈ সহায় আশীৰ্বাদ কৰে তাৰ বাবে আপোনাৰ চৰণত প্ৰাৰ্থনা ৰাখিলো আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুৰ নামত, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। গতিকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়ন কৰিবলৈ হাতত ল'ম। আজিৰ পৰা আমি বাইবেলৰ যিখন পুস্তকৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো সেই পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলী নামৰ পুস্তকখন। এই দ্বিতীয় বংশাৱলী পুস্তকখনত আমি মূলতঃ পাওঁ ছলোমন ৰজা হোৱা আৰু তেওঁ প্ৰজ্ঞাৰ কাৰণে প্ৰাৰ্থনা কৰা। আমি আজি প্ৰথম অধ্যায়ৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। দ্বিতীয় বংশাৱলীৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো, শুনিবচোন। দায়ুদৰ পুত্ৰ ছলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে আৰু তেওঁৰ ঈশ্বৰ যীহোৱাই তেওঁৰ লগত থাকি তেওঁক অতিশয় মহান কৰিলে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ নিশ্চয় মনত আছে যে ছলোমন তেওঁৰ দেউতাক দায়ুদৰ বাছনিৰ ৰজা নাছিল। তেওঁৰ পাছত ছলোমনেই ৰজা হোৱাটো দায়ুদে হয়তো কেতিয়াও কামনা কৰা নাছিল। আমি বিশ্বাস কৰোঁ যে দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ নকৰাহেঁতেন দায়ুদে তেওঁৰ আন এগৰাকী পুত্ৰ অপছালোমকে কিজানি তেওঁৰ পাছত ৰজাৰ পদত অধিষ্ঠিত কৰিলেহেঁতেন, কাৰণ তেওঁ অপছালোমক বৰ ভাল পাইছিল। সেয়ে অপচালোমক হত্যা কৰাৰ খবৰ শুনি তেওঁ মৰ্মাহত হৈ পৰিছিল। আপোনালোকৰ বোধকৰো মনত আছে যে অপচালোমৰ ৰাজদ্ৰোহৰ বিপক্ষে ৰণলৈ ওলাই যোৱা প্ৰতিগৰাকী ৰাজসেনাপতিকেই দায়ুদে আজ্ঞা কৰিছিল অপচালোমক যেন বধ কৰা নহয়। তেওঁৰ সেইগৰাকী পুত্ৰৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ত্যাগৰ বাবেই দায়ুদ প্ৰস্তুত আছিল। এই কথাও আমি বিশ্বাস কৰোঁ যে বহু বিষয়তেই অপচালোম তেওঁৰ দেউতাক দায়ুদৰ নিচিনা আছিল। হলেও অপচালোম ঈশ্বৰৰ বাছনিৰ লোক নাছিল। ঈশ্বৰে চলোমনকহে মনোনীত কৰিছিল আৰু আমি দেখা পাম যে তেওঁক ঈশ্বৰে আশীৰ্বাদো কৰিব। ঈশ্বৰে জগতৰ দুৰ্বলতাৰ পাত্ৰবিলাককেই মনোনীত কৰে আৰু তেওঁলোককেই তেওঁ নিজৰ নামৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰে। আমি দেখিবলৈ পাম যে তেওঁ চলোমনকো ব্যৱহাৰ কৰিব, কাৰণ মানুহৰ দুৰ্বলতাসমূহতেই ঈশ্বৰৰ শক্তি প্ৰকাশ পায়। ঈশ্বৰৰ যি আৰাধনা গৃহ বা মন্দিৰ, তাকো ঈশ্বৰে চলোমনৰ দ্বাৰাহে নিৰ্মাণ কৰাব। দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে। এইবুলি কৈ ইয়াকে বুজোৱা হৈছে যে ৰাজ্যৰ শক্তি আৰু প্ৰগতি চলোমনৰ দিনতেই শীৰ্ষবিন্দুত উপনীত হৈছিলগৈ। আৰু তেওঁৰ ঈশ্বৰ জিহুৱাই তেওঁৰ লগত থাকি তেওঁক অতিশয় মহান কৰিলে। আমাৰ ঈশ্বৰ কেনে অনুগ্ৰহশীল ঈশ্বৰ, নহয়নে প্ৰিয় শ্ৰোতা? কিন্তু আনহাতে আমি দেখা পাম যে চলোমনে ঈশ্বৰৰ বিৰুদ্ধে অবাধ্যতা আচৰণ কৰিব আৰু এটা সময়ত ঈশ্বৰে তেওঁক অগ্ৰাহ্য কৰি তেওঁৰ কাৰণেই যে ৰাজ্যখন ভাগ ভাগ হ'ব সেই বিষয়ে তেওঁক জানিবলৈ দিব। ৰাজ্যৰ অখণ্ডতা ধৰি ৰাখিব নোৱাৰাৰ বাবে চলোমনেই দায়বদ্ধ থাকিব। কিন্তু চলোমনৰ দিনতেই ৰাজ্যখন ভাগ নহল। চলোমনৰ মুখখনলৈ চাই নহয়, বৰং দায়ুদৰ মুখখনলৈ চাইহে। এতিয়া আমি দুই নম্বৰ আৰু তিনি নম্বৰ পদ এই দুটা পাঠ কৰি দিব খুজিছো। পাছে চলোমনে গোটেই ইছৰাইলক অৰ্থাৎ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তা আৰু গোটেই ইছৰাইলৰ মাজত থকা প্ৰত্যেক মুখ্য লোক আৰু তেওঁলোকৰ পিতৃবংশৰ মূল মানুহবিলাকক কথা ক'লে। আৰু চলোমন আৰু তেওঁৰ লগত গোটেই সমাজ গিবিয়নৰ ওখ ঠাইখনলৈ গ'ল, কিয়নো জিহুৱাৰ দাস মুচিয়ে অৰণ্যত নিৰ্মাণ কৰা ঈশ্বৰক সাক্ষাৎ কৰা তম্বু সেই ঠাইত আছিল। ইয়াত আমি দেখিছো চলোমনে ইছৰাইলৰ গোটেই নেতাসকলক লগ কৰিছে। ঈশ্বৰক সাক্ষাৎ কৰা তম্বুটো তেতিয়া গিবিয়ন বোলা সেই ঠাইডোখৰত আছিল। আমাৰ এই কথা মনত থকা উচিত যে নিয়ম চন্দুকটো দায়ুদে জিৰচালেমলৈ আনি তম্বুৰে তৈয়াৰী ঘৰ এটাত ৰাখিছিল, কিন্তু কোনো মানুহ পোনচাতেই ঈশ্বৰৰ কাষ চাপিব পৰা নাছিল। এয়া বাস্তৱিকতেই বৰ মন কৰিবলগীয়া বিষয়ৰ কথা আছিল। ঈশ্বৰক সাক্ষাৎ কৰা তম্বুৰ মাজেৰে তেওঁলোক যাবলগীয়া হৈছিল, কাৰণ সেই তম্বুতেই পিতলৰ বেদীটো আছিল আৰু সেই বেদীটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচক বুজাইছিল। ঈশ্বৰৰ সাক্ষাৎ কৰিবলৈ তেওঁলোক প্ৰথমতে তালৈ যাবলগীয়া হৈছিল। প্ৰিয় শ্ৰোতা, আপুনি আৰু ময়ো ঠিক একেদৰেই ঈশ্বৰৰ ওচৰলৈ আহিব লাগে। বৰ্তমানে মানুহৰ এটা ধাৰণা আছে যে যিকোনো পৰিস্থিতিতেই যিকোনো মানুহেই ঈশ্বৰৰ কাষ চাপিব পাৰে, কাৰণ সকলো পৰিস্থিতিতেই সকলো মানুহৰেই প্ৰাৰ্থনা ঈশ্বৰে শুনে। কিন্তু সকলো পৰিস্থিতিতেই সকলো মানুহৰেই প্ৰাৰ্থনা ঈশ্বৰে শুনে বুলি বাইবেলে আমাক শিকোৱা নাই। তেওঁৰ দাস পিতৰৰ যোগেদি ঈশ্বৰে তেওঁৰ বাক্যত কি কৈছে শুনকচোন। কিয়নো প্ৰভুৰ চকু ধাৰ্মিকবিলাকলৈ আৰু তেওঁৰ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ, কিন্তু কুকৰ্মকাৰীবিলাকলৈ প্ৰভুৰ মুখ কুন্দুৱা। কুকৰ্মকাৰীবিলাকৰ প্ৰাৰ্থনা শুনিব বুলি ঈশ্বৰে কতো কোৱা নাই। কুকৰ্মী মানুহে নিজ পাপ অপৰাধ স্বীকাৰ কৰি তাৰ পৰা ক্ষমা লাভ কৰাৰ বাবে ঈশ্বৰৰ গুৰিত অনুৰোধ কৰা প্ৰাৰ্থনাহে কেৱল কৰিব পাৰে, আৰু তাকে কৰি ঈশ্বৰৰ অসীম দয়া আৰু অনুগ্ৰহ লাভ কৰিব পাৰে। সেইদৰে আপুনি যদি ঈশ্বৰৰ কাষ চাপিব বিচাৰে, আপুনি জৰুৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ জৰিয়তে তেওঁৰ কাষ চাপিব লাগিব। চলোমন ৰজাই ইয়াত তাকেই কৰিছে। তেওঁ ইছৰাইলৰ নেতাসকলক প্ৰথমতে লগ ধৰিছে আৰু ঈশ্বৰক সাক্ষাৎ কৰা তম্বুৰ মাজেৰে ঈশ্বৰক সাক্ষাৎ কৰিবলৈ আগবাঢ়োতে পিতলৰ বেদীলৈ প্ৰথমে গৈছিল। এইদৰে তেওঁৰ ৰাজত্বৰ প্ৰথম কালচোৱাত তেওঁ বৰ সক্ৰিয় ৰজা আছিল। 4:5 কিন্তু ঈশ্বৰীয় চন্দুক হলে দায়ুদে তাৰ নিমিত্তে যি ঠাই যুগুত কৰিছিল কিৰিয়ত জিয়াৰিমৰ পৰা তেওঁ সেই ঠাইলৈ আনিছিল, কিয়নো তেওঁ তাৰ কাৰণে জিৰচালেমত এটা তম্বু তৰিছিল। আৰু হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বছলেলে নিৰ্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়নত জিহুৱাৰ আৱাসৰ আগত আছিল। তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়। ঈশ্বৰৰ ওচৰলৈ যাবলৈ হলে পিতলৰ বেদীটোৰ মাজেৰে যাবলগীয়া হৈছিল। তেওঁলোকে নিয়ম চন্দুক থকা ঠাইডোখৰৰ মাজেৰে যাব পৰা নাছিল। আন কথাত, আমিও পোনপটীয়াভাৱে ঈশ্বৰৰ কাষ চাপিব নোৱাৰো। ক্ৰুচৰ পথেহে আমাক স্বৰ্গৰাজ্যলৈ অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ লৈ যাব পাৰে, তাৰ বাহিৰে আন কোনো উপায় নাই। 6 পঢ়িছো, আৰু চলোমনে তালৈ উঠি গৈ সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত জিহুৱাৰ আগত 1,000 হোম বুলি উৎসৰ্গ কৰিলে। 1,000 হোম বুলি, এই 1,000 হোম বুলি উৎসৰ্গ কৰা কামটো নিশ্চয় এলাপেচা উৎসৰ্গৰ কাম নাছিল। আপুনি মন কৰিলে দেখিব যে চলোমনৰ ৰাজত্বৰ কালচোৱাত এনে অধিক অধিক বলি উৎসৰ্গ দিয়া হৈছিল। 7:9 পাঠ কৰি দিব খুজিছো। সেই ৰাতিয়েই চলোমনক দৰ্শন দি কলে, মই তোমাক কি বৰ দিম তাক খোজা। আৰু চলোমনে ঈশ্বৰক কলে, তুমি মোৰ পিতৃ দায়ুদক মহা অনুগ্ৰহ কৰিলা, বিশেষকৈ তেওঁৰ পদত মোক ৰজা পাতিলা। এতিয়া হে ঈশ্বৰ জিহুৱা, তুমি মোৰ পিতৃ দায়ুদৰ আগত কোৱা বাক্য সিদ্ধ হওক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোকসমূহৰ ওপৰত মোক ৰজা পাতিলা। কেৱল দায়ুদৰ ক্ষেত্ৰতেই যে ঈশ্বৰে তেওঁৰ অংগীকাৰ সিদ্ধ কৰিছে এনে নহয়, অব্ৰাহামৰ আগত কৰা অংগীকাৰো তেওঁ সিদ্ধ কৰিছে। তেওঁ অব্ৰাহামক কৈছিল, অসংখ্য মাটিৰ ধূলিৰ দৰে তোমাৰ বংশ বৃদ্ধি কৰিম। অৰ্থাৎ অব্ৰাহামে তাক হিচাপকেই কৰিব নোৱাৰিব। 10 এতিয়া মই যেন এই লোকবিলাকৰ আগত বাহিৰলৈ ভিতৰলৈ অহা যোৱা কৰিব পাৰো, এইকাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া, কিয়নো তোমাৰ এই মহাজাতিৰ বিচাৰ কৰা কাৰ সাধ্য। সকলো মানুহে চলোমনক প্ৰশংসা কৰি কয় যে চলোমন বৰ সজাগ আৰু জ্ঞানী ৰজা আছিল, আৰু সেইবাবেই তেওঁ ঈশ্বৰৰ পৰা জ্ঞান বিচাৰি প্ৰাৰ্থনা কৰিছিল। জ্ঞানৰ বৰ বিচাৰি প্ৰাৰ্থনা কৰাৰ বাবে ঈশ্বৰেও চলোমনক প্ৰশংসা কৰিছিল। কিন্তু জ্ঞান বিচাৰি ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰাৰ ধাৰণাটো চলোমনে ক'ৰ পৰা কেনেকৈ পাইছিল জানেনে প্ৰিয় শ্ৰোতা? আমি যদি 1 অধ্যায়লৈ ঘূৰি যাওঁ, তেতিয়াহ'লে তাত এইদৰে পঢ়িবলৈ পাওঁ, আৰু দায়ুদে তেওঁৰ পুত্ৰ চলোমনক কলে, মোৰ ঈশ্বৰ জিহুৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্মাণ কৰিবলৈ মোৰ মন আছিল, কিন্তু জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে, তুমি অনেকৰ ৰক্তপাত কৰিলা আৰু বৰ যুদ্ধ কৰিলা, তুমি মোৰ নিমিত্তে গৃহ নাসাজিবা, কিয়নো পৃথিৱীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা। এতিয়া হে বোপা, জিহুৱা তোমাৰ সংগী হওক, আৰু তেওঁ তোমাৰ বিষয়ে যেনেকৈ কৈছিল তেনেকৈয়ে তুমি কৃতকাৰ্য হৈ তোমাৰ ঈশ্বৰ জিহুৱাৰ গৃহ নিৰ্মাণ কৰা। কেৱল তোমাৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পালন কৰিবৰ অৰ্থে জিহুৱাই তোমাক জ্ঞান আৰু বিবেচনা দিয়ক, আৰু ইছৰাইলৰ বিষয়ে তোমাক আজ্ঞা কৰক। 7:8 আৰু 11:12 চলোমনে অন্ততঃ তেওঁৰ দেউতাকৰ কথালৈ কাণ দিছিল। জিহুৱাই তোমাক জ্ঞান আৰু বিবেচনা দিয়ক বুলি যে দেউতাক দায়ুদে চলোমনক কৈছিল, সেই কথা চলোমনে নিশ্চয় সোঁৱৰণ কৰিছিল। সেয়েহে জিহুৱাই যেতিয়া চলোমনক কি লাগিব বুলি সুধিছিল, তেতিয়া চলোমনে ঈশ্বৰ জিহুৱাৰ পৰা জ্ঞান আৰু বিবেচনাকেই বিচাৰিছিল। চলোমনৰ এই অনুৰোধৰ কাৰণে ঈশ্বৰে চলোমনক প্ৰশংসা কৰিছিল। চলোমনৰ এনে অনুৰোধত তেওঁ সন্তুষ্ট হৈছিল। এতিয়া আমি 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া ঈশ্বৰে চলোমনক কলে, এয়ে তোমাৰ মনত হৈছে, তুমি ঐশ্বৰ্য কি সম্পত্তি কি মৰ্যাদা কি শত্ৰুবিলাকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ু নিবিচাৰিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলো মোৰ সেই প্ৰজাবিলাকৰ বিচাৰ কৰিবৰ অৰ্থে জ্ঞান আৰু বিবেচনা খুজিলা, এই হেতুকে সেই জ্ঞান আৰু বিবেচনা তোমাক দিয়া হৈছে, আৰু তোমাৰ পূৰ্বে কোনো ৰজাৰ তেনে ধন ঐশ্বৰ্য আৰু সন্মান হোৱা নাই, আৰু তোমাৰ পাছতো নহ'ব, তেনে ধন ঐশ্বৰ্য আৰু সন্মানো তোমাক দিম। প্ৰিয় শ্ৰোতা, মন কৰকচোন, চলোমনে বিচাৰিছিল কেৱল জ্ঞান, কিন্তু চলোমনে বিচৰা জ্ঞান আৰু বিবেচনা দান কৰাৰ উপৰিও ঈশ্বৰে তেওঁক আন কিছুমান আশীৰ্বাদেৰে আশীৰ্বাদ কৰিছে। আপুনি কিন্তু পাহৰি নাযাব যে ৰাজ্যৰ প্ৰজাক শাসন কৰিবলৈকেহে চলোমন ৰজাক জ্ঞান আৰু বিবেচনাৰ প্ৰয়োজন হৈছিল। চলোমনে আত্মিক বিবেচনা ঈশ্বৰৰ পৰা কিন্তু বিচৰা নাছিল। চলোমনৰ ক্ষেত্ৰত আমি দেখা পাম যে তেওঁৰ জীৱনত আত্মিক বিবেচনা নাছিল। ৰাজ্য শাসন কৰিবলৈ তেওঁ স্বৰ্গীয় জ্ঞান আৰু বিবেচনা লাভ কৰিছিল যদিও নিজৰ জীৱন ঠিকমতে পৰিচালনা কৰিবলৈ কিন্তু আত্মিক জ্ঞান আৰু বিবেচনা তেওঁ লাভ কৰা নাছিল। কাৰণ আগতে কৈ অহাৰ নিচিনাকৈ তেওঁ আত্মিক বৰ বা আশীৰ্বাদ বিচৰাও নাছিল। ৰাজ্য শাসন কৰিবলৈ যোগ্যতা লাভ কৰিলেই যথেষ্ট বুলি তেওঁৰ ধাৰণা আছিল। কিন্তু নিজৰে ব্যক্তিগত আত্মিক জীৱন পৰিচালনা কৰিবলৈকো যে ঈশ্বৰৰ পৰাই আত্মিক জ্ঞান আৰু বিবেচনা প্ৰয়োজন, সেই কথাত তেওঁ বৰকৈ কাণসাৰ নকৰিলে। সেয়েহে তেওঁৰ ব্যক্তিগত জীৱনত আমি এই ক্ষেত্ৰত দুৰ্ঘোৰ অভাৱ দেখা পাওঁ। এতিয়া 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পাঠ কৰি দিছো। আৰু চলোমনে গিবিয়নৰ ওখ ঠাইৰ পৰা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা জিৰচালেমলৈ আহিল আৰু ইছৰাইলৰ ওপৰত ৰাজত্ব কৰি থাকিল। আৰু চলোমনে ৰথ চালক আৰু অশ্বাৰোহীসকলক গোটালে, তেওঁৰ 1,400 ৰথ আৰু 12,000 অশ্বাৰোহী আছিল। তেওঁলোকক নানা ৰথ নগৰত আৰু ৰজাৰ লগত জিৰচালেমতো ৰাখিলে। ৰজাই জিৰচালেমত ৰূপ আৰু সোণখিনিক শিলৰ নিচিনা আৰু এৰছ কাঠখিনিক নিম্নভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে। প্ৰিয় শ্ৰোতা, আনকি আজিও পেলেষ্টাইন দেশত বহু ডিমৰু গছ দেখা পোৱা যায়, কিন্তু এৰছ গছ সেই অনুপাতে দেখা পোৱা নাযায়। কিন্তু চলোমনে ডিমৰু গছৰ দৰেই এৰছ গছৰো উৎপন্ন উভয় নদী কৰি তুলিছিল, আৰু ৰূপ আৰু সোণৰো উৎপন্ন শিল পাব পৰাৰ দৰেই সহজে পাব পৰা কৰিছিল। পেলেষ্টাইন দেশলৈ যোৱা মানুহবিলাকে কয় যে সেই দেশত যিমান ক্ষুদ্ৰ আৰু প্ৰকাণ্ড শিল আছে, বোধকৰো পৃথিৱীৰ কোনো ঠাইতেই ইমান প্ৰচুৰ পৰিমাণৰ শিল পাবলৈ নাই। আপুনি এই কথাটো অলপ কল্পনা কৰি চাওকচোন প্ৰিয় শ্ৰোতা, যে চলোমন ৰজাই তেওঁৰ ৰাজত্বৰ কালচোৱাত শিল পাব পৰাটো যেনেধৰণে সহজলভ্য আছিল, ৰূপ আৰু সোণ পাব পৰাটোকো তেনেদৰে সহজলভ্য কৰি তুলিব পাৰিছিল। এইটো কম ডাঙৰ কথানে? 16 আৰু 17 নম্বৰ পদ পাঠ কৰি দিব খুজিছো। আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিছৰৰ পৰা অনা, আৰু সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীসকলে মূল্য দি যাকে যাকে আনে, আৰু মিছৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম 600 ছেকল ৰূপ, আৰু এটা এটা ঘোঁৰাৰ দাম 150 ছেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তিয়া আৰু অৰামিয়া সকলো ৰজাৰ নিমিত্তেও সেইবোৰ অনা হয়। প্ৰিয় শ্ৰোতা, আমি খুব সোনকালেই দেখিবলৈ পাম যে চলোমন ৰজাই এনে এটা কামত জড়িত হৈ পৰিছে যিটো কাম কৰিবলৈ ইছৰাইল জাতিটোক আচলতে নিষেধ কৰা হৈছিল ঈশ্বৰৰ দ্বাৰাই। ঈশ্বৰে ইছৰাইল জাতিক জনাই দিছিল, তেওঁলোকক কৈছিল যে এটা দিন আহিব যেতিয়া তেওঁলোকৰ শাসনকৰ্তাৰূপে তেওঁলোকৰ ওপৰত ৰজা পাতি দিয়া হ'ব, আৰু তেওঁ নিজৰ নিমিত্তে অনেক ঘোঁৰা নাৰাখিব বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাবিলাকক পুনৰাই মিছৰলৈ নপঠিয়াব, কিয়নো যীহুৱাই তোমালোকক কৈছিল, ইয়াৰ পাছত তোমালোকে সেই বাটেদি পুনৰাই ওলটি নাযাবা। আৰু তেওঁৰ মন যেন অপথে নাযায় এই নিমিত্তে তিৰোতা বিয়া নকৰিব, আৰু তেওঁ নিজৰ নিমিত্তে ৰূপ আৰু সোণ অধিককৈ নবঢ়াব। এই কথাখিনি আমি পঢ়িবলৈ পাওঁ দ্বিতীয় বিৱৰণ 17 নম্বৰ অধ্যায়ৰ 16 আৰু 17 নম্বৰ পদত। কিন্তু প্ৰিয় শ্ৰোতা, ইয়াত আমি কি দেখিছো? আমি দেখিবলৈ পাইছো চলোমন ৰজাই ঘোঁৰা সংগ্ৰহ কৰি সেইবোৰৰ সংখ্যা বৃদ্ধি কৰিছে, আৰু তেওঁ নিজেও ব্যক্তিগতভাৱে বৰ সমৃদ্ধিশালী হৈছে। ইয়াৰ পাছতেই আমি দেখা পাম যে তেওঁ নিজৰ নিমিত্তে বহু তিৰোতা সংগ্ৰহ কৰিব আৰু 100 নহয় 200 নহয় 1000 জনী তিৰোতাক নিজৰ ঘৈণীয়েকৰূপে গ্ৰহণ কৰিব। নিজৰ ব্যক্তিগত জীৱন পৰিচালনাৰ বাবে আত্মিক জ্ঞান আৰু বিবেচনা বিচাৰি ল'ব নজনা কাৰণতেই চলোমনৰ সেই দশা হৈছিল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ জীৱন কেনেদৰে পৰিচালনা কৰিছে? প্ৰভু যীশুৰ নিয়ন্ত্ৰণত আপোনাৰ জীৱন পৰিচালিত হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।